লোকে লিখা শুভবাৰ্তা 21 অধ্যায় প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা। পাছত তেওঁ চকু তুলি চাই ধনী লোকসকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে। কোনো এগৰাকী দুখীয়া বিধৱাই তাত 2 পইচা সুমুৱাই দিয়াও দেখিলে। তাতে তেওঁ ক'লে, মই তোমালোকক সঁচাকৈ কওঁ, সেই লোকসকলতকৈ এই দুখীয়া বিধৱাগৰাকীয়ে অধিক দিলে, কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে, কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাটো জীৱিকালৈ যি আছিল সেই আটাইখিনিকে দিলে। খ্ৰীষ্টৰ পুনৰগমনৰ বিষয়ে জনোৱা। পাছত কোনো কোনোৱে উত্তমশীল আৰু উৎসৰ্গ কৰা দ্ৰব্যৰে জেৰুচালেম মন্দিৰ কেনে বিভূষিত বুলি কোৱাত তেওঁ ক'লে, এই যিবোৰ বস্তু দেখিছা, যেতিয়া সময় আহিব ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ'ব। যেতিয়া তেওঁলোকে তেওঁক সুধিলে, হে গুৰু, তেনেহ'লে এইবোৰ কেতিয়া হ'ব আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি? তাতে যীশুৱে ক'লে, তোমালোক যেন ভ্ৰান্ত নোহোৱা এইকাৰণে সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি ময়ে সেইজন আৰু কাল ওচৰ এইবুলি যেতিয়া ক'ব, তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা। যেতিয়া তোমালোকে ৰণ আৰু সুৰা মোৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ'বা, কিয়নো এই সকলোবোৰ ঘটিবই লাগিব, কিন্তু তেতিয়াই শেষ নহয়। তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক'লে, জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু বৰ ভূমিকম্প হ'ব, ঠায়ে ঠায়ে অকাল আৰু মহামাৰী হ'ব, আকাশৰ পৰা ভয়ংকৰ লক্ষণ আৰু মহৎ চিন ওলাব। কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাৰণা কৰিব, নামঘৰ আৰু বন্দীহলত শুদাই দিব, আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেহাধিপতিৰ আগলৈ নিয়া হ'ব। সাক্ষৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব। এতেকে উত্তৰ দিবলৈ আগে চিন্তা নকৰিবলৈ তোমালোকৰ মনত নিশ্চয় কৰা, কিয়নো তোমালোকৰ বিৰোধীসকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম, আৰু পিতৃ মাতৃ, ভাই ককাই, জ্ঞাতি কুটুম আৰু বন্ধুসকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ'বা, যাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ'ব। তোমালোকে নিজ ধৈৰ্যৰে নিজ নিজ প্ৰাণ লাভ কৰিবা। যেতিয়া জেৰুচালেম সৈন্যসকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা। এতিয়া যিহুদিয়াত থকা লোকসকল পৰ্বতলৈ পলাই যাওক, আৰু নগৰখনত থকা লোকসকল ওলাই যাওক, আৰু গাঁৱে ভূঞে থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক। এই দিনবোৰ হ'ল প্ৰতিশোধৰ দিন, শাস্ত্ৰৰ বাণী অনুসাৰে সিদ্ধ হ'বলৈ এইদৰে হ'ব। সেই সময়ত গৰ্ভৱতী আৰু পিয়া দিয়া তিৰোতাসকলৰ সন্তাপ হ'ব, কিন্তু দেশখনৰ অতিশয় দুখ আৰু এই লোকসকলৰ ওপৰত ক্ৰোধ হ'ব। তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব, আৰু অনাইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে জেৰুচালেম অনাইহুদী মানুহৰ ভৰিৰে গচকা হ'ব। তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব, পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ'ব। পৃথিৱীত যি যি ঘটিব তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চিত হ'ব, কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ'ব। তেতিয়া পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ'লে মোৰ দাঙিৰ ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে। পাছত যীশুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে, ডিমৰু আদি সকলো গছ চোৱা, সেইবোৰ কুঁহিপাত মেলা দেখিলে তেতিয়া জহ কাল ওচৰ হৈছে বুলি তোমালোকে নিজেই জানা। সেইদৰে যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এইকাৰণ লোকসকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব। স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয় আৰু ফাণ্ডৰ নিচিনা সেইদিনা যেন তোমালোকলৈ অকস্মাতে নাহে, এইকাৰণে তোমালোকে নিজে সাৱধানে থাকিবা, কিয়নো সেইদিন পৃথিৱীত বহতি কৰা সকলো লোকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হ'বলৈ যেন সমৰ্থ হোৱা, এইকাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা। সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল, ৰাতি বাহিৰলৈ গৈ জৈতুন নামেৰে পৰ্বতত কটাইছিল। সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।